এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি আবেদনৰ যোগ্যতাৰ সময়সীমা 2024 চনৰ 31 ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। এই আইনৰ অধীনত ভাৰতত আশ্ৰয় গ্ৰহণ কৰা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৱে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ আগেয়ে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা লোকেহে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিছিল। অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। ক্ৰীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হয়। ক্ৰীড়া দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ শৰ্মাই 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদক বিজয়ীসকলক নিযুক্তি পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। তদুপৰি 2024-25 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত 2025-26 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা ঘোষণা আৰু ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হয়। খেলো ইণ্ডিয়া 2025 বৰ্ষৰ পদক বিজয়ীসকলক আৰ্থিক পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলক বীৰ চিলাৰায় বঁটাও প্ৰদান কৰা হয়। ৰাজ্যিক সেৱা আঁচনিৰ বঁটাসমূহো এই অনুষ্ঠানতে বিতৰণ কৰা হয়। 17 বছৰ অনুৰ্ধ ছোৱালীৰ সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খেল মহাৰণ বিষয়ক গ্ৰন্থও উন্মোচন কৰা হয়। শিক্ষা বিভাগে 2025 বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে 15 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ নাম ঘোষণা কৰিছে। সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত আজি মাধ্যমিক শিক্ষাৰ 8 গৰাকী আৰু প্ৰাথমিক শিক্ষাৰ 7 গৰাকী কৃতি শিক্ষক শিক্ষয়িত্ৰীৰ নাম ঘোষণা কৰা হয়। মাধ্যমিক শিক্ষাৰ শিক্ষকসকলৰ ভিতৰত ডিব্ৰুগড়ৰ টাইফাকি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নি য়ট ৱেংকেন, ৰাষ্ট্ৰভাষা বিদ্যালয় দুলীয়াজানৰ লীলাধৰ উপাধ্যায়, মৰাণ পাব্লিক হাইস্কুলৰ স্বপ্নালী গগৈ, তিনিচুকীয়াৰ জি বি চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰঞ্জিত বিকাশ চেতিয়া, লখিমপুৰৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৃগু প্ৰসাদ শৰ্মা, পি এম শ্ৰী তাৰিয়নী বৰবিল হাইস্কুলৰ ডম্বৰুধৰ নেৱাৰ, যোৰহাটৰ আদৰ্শ জনজাতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজেশ বৰদলৈ আৰু হাইলাকান্দিৰ পি এম শ্ৰী জামিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছুফিয়ান ছিদ্দিকী বৰভূঞা আছে। একেদৰে প্ৰাথমিক শিক্ষাৰ কৃতি শিক্ষক বঁটাৰ বাবে ডিব্ৰুগড়ৰ পূব জালনী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নিজু ৰাভা, ডাঙৰচুক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ গুণীন্দ্ৰ গোহাঁই, গোলাঘাটৰ 1 নম্বৰ পৰাণগণীয়া জ্যোতি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নবীন চন্দ্ৰ দাস, শিলভেটা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নন্দিতা ৰাজপুত, যোৰহাটৰ 295 নম্বৰ কুহুম যুগনীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ অনিল চন্দ্ৰ হাজৰিকা, বালিগাঁও মাধ্যমিক বিদ্যালয়ৰ দীপিকা সভা পণ্ডিত আৰু কামৰূপ মহানগৰৰ 10 নম্বৰ মাজিৰগাঁও কে আৰ এম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ উৰ্বশী দাস নিৰ্বাচিত হৈছে। অহা 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ কাৰ্যসূচীত এই শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত আজি মংগলদৈত এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে অহা 13 ছেপ্টেম্বৰত অসমলৈ আহিব। তেওঁ 13 ছেপ্টেম্বৰত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল'ব। শ্ৰীমোদীয়ে 14 ছেপ্টেম্বৰত মংগলদৈ চিকিৎসা মহাবিদ্যালয়, কুৰুৱা নাৰেংগী সংযোগী দলং, কুৰুৱা গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পকে ধৰি প্ৰায় 8,000 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আজি বিজেপিৰ দৰং জিলা কাৰ্যালয়ত সভাপতি দিলীপ শইকীয়াই প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ সন্দৰ্ভত কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনা কৰে। অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ আজি দেহাৱসান ঘটে। বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে আজি বিয়লি প্ৰায় 3:55 গুৱাহাটীৰ নেম কেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা আন্তৰ্জাতিক পৰ্যায়ত আকাশবাণীৰ বিশেষ সংবাদদাতাৰ পদবীত কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া বিৰাজ দাসে 1966 পৰা 1972 চনলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰত তথ্য সহায়ক আৰু সহকাৰী তথ্য বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1973 চনৰ পৰা 1976 চনলৈ তেওঁ আকাশবাণী ডিব্ৰুগড়ৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু 1979 পৰা 1984 চনলৈ তেওঁ আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হিচাপে কৰ্মৰত আছিল। বিৰাজ দাসৰ বিয়োগত আকাশবাণী গুৱাহাটীৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে ৰাজ্যখনৰ সাংবাদিকতাৰ ক্ষেত্ৰৰ সৈতে জড়িত বহু লোকে গভীৰ শোক প্ৰকাশ কৰিছে। কাইলৈ তেওঁৰ নশ্বৰ দেহ আকাশবাণী গুৱাহাটীলৈ অনা হ'ব আৰু সকলোৱে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব। নিশাৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।